গীতমালা 111 অধ্যায়। তোমালোকে জিহুৱাৰ প্ৰশংসা কৰা, মই সমস্ত মনেৰে জিহুৱাৰ ধন্যবাদ কৰিম। ধাৰ্মিকসকলৰ সভাত আৰু মণ্ডলীৰ মাজত প্ৰশংসা কৰিম। জিহুৱাৰ কাৰ্যবোৰ মহৎ, যিসকল তাত আনন্দিত হয় তেওঁলোকে সেইবোৰ ধ্যান কৰে। তেওঁ কাৰ্য গৌৰৱ আৰু মহিমাৰে পৰিপূৰ্ণ, তেওঁ ধাৰ্মিকতা চিৰকাললৈকে থাকে। তেওঁ নিজৰ আচৰিত কাৰ্যবোৰ স্মৰণীয় কৰিলে, জিহুৱা কৃপাময় আৰু দয়ালু। তেওঁ ভক্তসকলক তেওঁ আহাৰ যোগায়, নিজে স্থাপন কৰা নিয়মটি তেওঁ চিৰকাললৈকে সোঁৱৰণ কৰিব। অন্যান্য জাতিবোৰৰ আধিপত্য নিজৰ লোকসকলক দি তেওঁ নিজৰ কাৰ্যৰ শক্তি তেওঁলোকক দেখুৱালে। তেওঁ হাতৰ কাৰ্যবোৰ বিশ্বস্ত আৰু ন্যায়পূৰ্ণ, তেওঁ সকলো বিধি বিশ্বাসযোগ্য। সেইবোৰ অনন্তকাললৈকে অলৰ, সেইবোৰ বিশ্বস্ততা আৰু সত্যতাৰে সৈতে স্থাপন কৰা হৈছে। নিজৰ লোকসকলৰ কাৰণে তেওঁ মুক্তি পঠাই দিলে, তেওঁ আজ্ঞা দি অনন্তকালৰ কাৰণে নিজৰ নিয়ম স্থাপন কৰিলে। তেওঁ নাম পবিত্ৰ আৰু ভয়ংকৰ। জিহুৱালৈ ভয় ৰখাই জ্ঞানৰ আৰম্ভণ। যিসকলে তেওঁৰ আজ্ঞা অনুসাৰে কাৰ্য কৰে তেওঁলোকে সুবুদ্ধি পায়, তেওঁ প্ৰশংসা অনন্তকাললৈকে থাকে।